এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হৈছে। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ডঃ শিল্পক আম্বুলেই আদৰণি জনায়। ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো পৃথক বৈঠকত অংশগ্ৰহণ কৰিব। ইপিনে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী বিদেশী উদ্যোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখন যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কালি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই সন্মিলনৰ আদৰণি সমিতি, নীতি নিৰ্ধাৰণ আৰু যাতায়াত ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে সন্মিলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে 3 জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰকে ধৰি কেইবাটাও ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হ'ব। ধেমাজিৰ যুৱ লেখক সংগঠক কল্পজিৎ সোণোৱাললৈ সোণোৱাল কছাৰী সাহিত্য সভাই চলিত বছৰৰ যুৱ সাহিত্য বঁটা আগবঢ়াইছে। ধেমাজি জিলাৰ গোগামুখৰ যুৱ সোণোৱালে কেইবাখনো গ্ৰন্থ ৰচনাৰে সাহিত্য ক্ষেত্ৰলৈ বৰঙণি যোগাইছে। সভাই লগতে কিৰণময় শইকীয়াকো সাহিত্য বঁটা প্ৰদান কৰে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা শাখাৰ উদ্যোগত কাইলৈ জিলাখনৰ ধেমেচি, কলালুৰ, কোচগাঁৱৰ ৰাস ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ 515 সংখ্যক জয়ন্তী পালন কৰা হ'ব। কাইলৈ পুৱা 7 বজাত মাৰাথানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। দিনৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ পাছতে হ'বলগীয়া মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনত আয়োজিত এখন সংবাদমেলত কালি পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰি কয় যে দেশৰ আগশাৰীৰ 15খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ ল'ব। আজি দিনৰ 10 বজাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰিব। মেলাৰ অংশ হিচাপে 3খন আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে বুলি পঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেচন, বিমান পৰিবহণ, পৰ্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্ৰম সম্পৰ্কে আভাস দিয়া হ'ব। মেলাৰ আয়োজক সমিতিয়ে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানকো এই মেলালৈ আমন্ত্ৰণ জনাইছে। অহা 4, 5 আৰু 6 এপ্ৰিলত ঢকুৱাখনাত হ'বলগীয়া 55 সংখ্যক অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক অধিৱেশনৰ স্মাৰক গ্ৰন্থৰ বাবে বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন বিষয়ত লেখা বিচৰা হৈছে। লেখক লেখিকাসকলে বিজ্ঞান প্ৰযুক্তিৰ পৰিৱেশ, বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰ আদি বিভিন্ন বিষয়ত 1000 শব্দৰ ভিতৰত লেখা প্ৰেৰণ কৰিব পাৰিব। লেখাসমূহ অহা 28 ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ সম্পাদক মাৰ্ফত গগৈ ব্ৰাদাৰ্ছ ঢকুৱাখনা চাৰিআলি ঢকুৱাখনা 7870555 ঠিকনাত অথবা বুঢ়াগোহাঁই indibor@gmail.com যোগে প্ৰেৰণ কৰিব পাৰিব। লেখাসমূহ 99549794338 নম্বৰলৈও প্ৰেৰণ কৰিব পাৰিব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।